নমস্কার, সেটা আমাদের মহানানি সহদা নরুলি কুমারী সমাজ উপাধি আছে এবং আমাদের দিন আছে বন্যায় আজকালকে ফলে বাইক মানে হেলমেটকে চলতে হ্যাঁ তো উন লোসে নিয়েবেন কি ও হেলমেট হেলকে চলে কেউ কি হেলমেট নাই পানে পর উসকা ফাইন ভি কাটা যাতা হ্যাঁ কম নুকসান তো अगर या अचानक से एक्सीडेंट हो जाने पर या गिर जाने पर उनको चोट भी आ जाती है तो वो कभी कभी जान भी जाती है तो उसे नहीं कहना कि वो हेलमेट पहन कर ही चले। सरकार ने नियम बनाया है तो कुछ उसका पालन भी कर।